কৰি যাব আৰু।
আপুনি কল কৰি থকা ব্যক্তিজনে বৰ্তমান